এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰি পঢ়িছো জিন্তি ৰাণী ডেকাই। আজি পবিত্ৰ ঈদ উল ফিতৰ। ৰমজান মাহৰ ৰোজাৰ অন্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি উলহ মালহেৰে ঈদ উদযাপন কৰিছে। ইছলাম ধৰ্মী লোকসকলে আজি ঘৰে ঘৰে সুস্বাদু খাদ্য প্ৰস্তুত কৰাৰ লগতে অতিথিক আপ্যায়ন কৰিছে। ঈদ উপলক্ষে বিশ্বশান্তিৰ কামনাৰে ইছলামধৰ্মী লোকসকলে আজি সমূহীয়া নামাজত অংশগ্ৰহণ কৰে। ৰাজ্যৰ অন্যান্য জিলাৰ লগতে শিৱসাগৰ আৰু হোজাই জিলাৰ বিভিন্ন অঞ্চলত ঈদ উল ফিতৰ উপলক্ষে ব্যাপক উৎসাহ উদ্দীপনাই বিৰাজ কৰিছে। শিৱসাগৰ নগৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ ঈদগাহসমূহৰ লগতে জুম্মা মছজিদসমূহো সজাই পৰাই তোলা হৈছে। বৰাক উপত্যকাৰ জিলাকেইখনতো ঈদ উল ফিতৰ উপলক্ষে উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে। শ্ৰীভূমিত পুৱা সমূহীয়া নামাজৰ পাছত শিশুসকলৰ বাবে সাংস্কৃতিক অনুষ্ঠান, কিৰাত আৰু আবৃত্তি অনুষ্ঠানৰো আয়োজন কৰা হৈছে। কাছাৰ জিলাতো উৎসাহ উদ্দীপনাৰে ঈদ উল ফিতৰ উদযাপন কৰা হৈছে। ধুবুৰী, গোৱালপাৰাকে ধৰি অন্যান্য জিলাসমূহতো ধৰ্মীয় ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে ঈদ উদযাপন কৰা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ঈদ উল ফিতৰ উপলক্ষে অসমৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এই উপলক্ষে দিয়া এটা বাৰ্তাত ৰাজ্যপালগৰাকীয়ে বিশ্বাস, কৃতজ্ঞতা আৰু আধ্যাত্মিক পৰিপূৰ্ণতাক প্ৰতিফলিত কৰা এই উৎসৱে জনসাধাৰণৰ মাজত আত্ম অনুশাসন আৰু নিষ্ঠাৰ মনোভাৱ জাগ্ৰত কৰে বুলি উল্লেখ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাইও পবিত্ৰ ঈদ উল ফিতৰ উপলক্ষে অসমবাসীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আমিনগাঁৱত আজি কামৰূপ জিলা দিৱস পালন কৰা হৈছে। এই উপলক্ষে আজি পুৱা আমিনগাঁৱৰ সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা আগিয়াথুৰি পাহাৰলৈ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰৰ নেতৃত্বত এটা ট্ৰেকিং কাৰ্যসূচীৰ আয়োজন কৰা হয়। ইয়াত অংশগ্ৰহণ কৰি জিলা আয়ুক্তগৰাকীয়ে আগিয়াথুৰি পাহাৰক পৰ্যটন ক্ষেত্ৰলৈ পৰিৱৰ্তন কৰা হ'ব বুলি ঘোষণা কৰিছে। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰৰ আজি সামৰণি পৰিব। পৰহিলৈ পৰিষদীয় নিৰ্বাচনৰ ভোটগ্ৰহণ কৰা হ'ব। প্ৰচাৰৰ অন্তিম দিনটোত আজি শাসক বিৰোধী আটাইয়ে নিজ নিজ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযান চলাইছে। বিজেপি, অসম গণ পৰিষদ আৰু ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থীৰ হৈ মন্ত্ৰী পীযুষ হাজৰিকাই আজি বিভিন্ন স্থানত প্ৰচাৰ চলাব। একেদৰে কংগ্ৰেছৰ প্ৰাৰ্থীৰ হৈও দলীয় নেতৃত্বই বিভিন্ন স্থানত প্ৰচাৰ চলাই ভোটদাতাক আকৰ্ষণৰ চেষ্টা কৰিছে। আজি বিয়লি 3 বজাত প্ৰচাৰৰ অন্ত পৰিব। কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা সৰ্বানন্দ সোণোৱাল, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কালি বামুণীগাঁও পৰিষদীয় সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী অজিত ৰাভাৰ হৈ প্ৰচাৰ চলায়। গোৱালপাৰা জিলাৰ 19টা আৰু কামৰূপ জিলাৰ 14টা সমষ্টিত পৰহিলৈ নিৰ্বাচন অনুষ্ঠিত হ'ব। পৰিষদৰ 40খন আসনৰ ভিতৰত 4খনৰ বাবে সদস্য মনোনীত কৰা হয়। 3খনত NDAৰ প্ৰাৰ্থী 3গৰাকী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে। 4 এপ্ৰিলত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব। উত্তৰ পূব সীমান্ত ৰেলৱে গ্ৰীষ্মকালত যাত্ৰীৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণৰ বাবে 4টা যাত্ৰাৰ বাবে বিশেষ ৰেল চলাচলৰ সিদ্ধান্ত লৈছে। ৰেলসমূহ অহা 10 এপ্ৰিলৰ পৰা 4 মেলৈকে ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছ আৰু নাৰেংগী ষ্টেচনৰ মাজত আৰু 6ৰ পৰা 29 এপ্ৰিললৈ কোলহাপুৰ আৰু কাটিহাৰৰ মাজত প্ৰতিটো দিশত 4টা যাত্ৰাৰ বাবে চলাচল কৰোৱা হ'ব। 01065 নম্বৰৰ বিশেষ ৰেলখন 10 এপ্ৰিলৰ দিনৰ 11:05 ছত্ৰপতি শিৱাজী টাৰ্মিনাছৰ পৰা যাত্ৰা কৰি 12 এপ্ৰিলৰ দিনৰ 11:00 নাৰেঙ্গীত উপস্থিত হ'ব। একেদৰে 01066 নম্বৰৰ ৰেলখন 13 এপ্ৰিলৰ পুৱা 5:25 নাৰেঙ্গীৰ পৰা যাত্ৰা কৰি 15 এপ্ৰিলৰ পুৱা 8:25 ছত্ৰপতি শিৱাজী টাৰ্মিনাছত উপস্থিত হ'ব বুলি উত্তৰ পূব সীমান্ত ৰেলৱেৰ সূত্ৰই প্ৰকাশ কৰিছে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ বাতৰি আৰু কেতবোৰ অনুষ্ঠানৰ সময় কিছু সালসলনি কৰা হৈছে। শ্ৰোতাসকলৰ বিপুল দাবীৰ প্ৰতি সঁহাৰি জনাই জনপ্ৰিয় অনুষ্ঠান জিলাৰ ৰেহৰূপ কাইলৈৰ পৰা পুনৰ সন্ধিয়াৰ পৰিৱৰ্তে পুৱা 9:15 পৰা 9:20 প্ৰচাৰৰ দিহা কৰা হৈছে। দিনৰ 10:00 প্ৰচাৰিত মুখ্য বাতৰি কাইলৈৰ পৰা 11:00 প্ৰচাৰ কৰা হ'ব। একেদৰে বিবিধ ভাৰতীযোগে পুৱা 7:28 আৰু নিশা 8:28 প্ৰচাৰিত মুখ্য বাতৰিৰ প্ৰচাৰ কাইলৈৰ পৰা বন্ধ কৰা হ'ব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছ কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত কালি নিশা অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে চেন্নাই ছুপাৰ কিংছক 6 ৰাণত পৰাস্ত কৰে। প্ৰথমে বেট ধৰি ৰাজস্থান ৰয়েলছে নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেটৰ বিনিময়ত 182 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত চেন্নাই ছুপাৰ কিংছে নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেটৰ বিনিময়ত 176 ৰাণহে সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। শিৱসাগৰৰ জোলাগাঁও নিবাসী বনগীতৰ শিল্পী, গীতিকাৰ, সুৰকাৰ, লেখক, পৰিচালক হেম দত্তৰ কালি মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 81 বছৰ। প্ৰয়াত দত্ত তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আছিল। দুপৰীয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40